অৱস্থান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন এয়াৰ মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ শুনিবলৈ পাব। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুডুচেৰীত 2,700 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীৰ মৃত্যু হোৱা বুলি দেশখনৰ চৰকাৰী টেলিভিশ্যনে নিশ্চিত কৰিছে। পশ্চিম এছিয়াৰ ভাৰতীয় দূতাবাসসমূহে অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতিলৈ চাই ভাৰতীয় নাগৰিকসকলক পৰামৰ্শাৱলী মানি চলিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় পৰোক্ষ আৰু সীমা শুল্ক পৰিষদে সীমা শুল্ক ততালিকে আদায় নিদিয়া নিৰ্মাতা ৰপ্তানিকাৰীসকলৰ বাবে ৰেহাই প্ৰদানৰ ব্যৱস্থা আৰম্ভ কৰিছে। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত ভাৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুডুচেৰীত 2,700 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আধ্যাত্মিক পৰ্যটন, পৰিৱেশ পৰ্যটন, চিকিৎসা পৰ্যটনত বিনিয়োগৰ জৰিয়তে পুডুচেৰী উন্নয়নৰ উচ্চ শিখৰলৈ গতি কৰিব। পুডুচেৰীৰ জনমূৰি আয় বৃদ্ধিৰ বিষয়ে উল্লেখ কৰি তেওঁ লগতে কয় যে ডাবল ইঞ্জিন চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ উন্নয়নক অধিক গতি প্ৰদান কৰিব। পুডুচেৰীয়ে চিকিৎসা পৰ্যটনৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুত 4,400 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী ভ্ৰমণলৈ চাই মাডুৰাই আৰু ইয়াৰ চৌপাশৰ অঞ্চলসমূহত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ মাৰাকানাম পুডুচেৰী আৰু পাৰ্মাকুৰি ৰমানাথপুৰম অংশৰ সম্প্ৰসাৰণ অন্যতম। প্ৰধানমন্ত্ৰীয়ে লগতে 8টা অমৃত ভাৰত ষ্টেচন মুকলি কৰিব। তেওঁ চেন্নাই সমুদ্ৰ তীৰ আৰু এগমুৰেৰ মাজৰ চতুৰ্থটো ৰেলপথো মুকলি কৰিব। শ্ৰীমোদীয়ে তিৰুপৰণকুন্দ্ৰম মন্দিৰ পৰিদৰ্শন কৰিব আৰু মাডুৰাইত NDA মিত্ৰজোঁটৰ এখন জনসভাত ভাষণ দিব। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীৰ মৃত্যু হোৱা বুলি দেশখনৰ চৰকাৰী টেলিভিশ্যনে নিশ্চিত কৰিছে। প্ৰাপ্ত বাতৰি অনুসৰি আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ সামৰিক আৰু চৰকাৰী স্থানসমূহলৈ লক্ষ্য কৰি চলোৱা বিমান আক্ৰমণত খামেনীৰ মৃত্যু হয়। ইজৰাইলৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে ইতিমধ্যে খামেনীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে চৰকাৰী টেলিভিশ্যনযোগে দিয়া ভাষণত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে খামেনীৰ মৃত্যু হোৱা বুলি আশংকা প্ৰকাশ কৰিছিল। ইৰাণত খামেনীৰ মৃত্যুত 40 দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। ইৰাণৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত কমেও 201 জন লোকে প্ৰাণ হেৰুৱাইছে আৰু 700ৰো অধিক লোক আহত হৈছে। পশ্চিম এছিয়াৰ ভাৰতীয় দূতাবাসসমূহে অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতিলৈ চাই ভাৰতীয় নাগৰিকসকলক পৰামৰ্শাৱলী মানি চলিবলৈ আহ্বান জনাইছে। ইজৰাইলস্থিত ভাৰতীয় দূতাবাসে অস্থায়ীভাৱে দেশখনত থকা ভাৰতীয় নাগৰিকসকলক ইতিপূৰ্বে জাৰি কৰা পৰামৰ্শাৱলী মানি চলিবলৈ আৰু সময়মতে সাহায্য আৰু যোগাযোগ সুনিশ্চিত কৰাৰ উদ্দেশ্যে দূতাবাসৰ ৱেবছাইটত নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে। একেদৰে তেহৰাণত থকা ভাৰতীয় দূতাবাসেও ভাৰতীয় নাগৰিকসকলক সতৰ্কতা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। দূতাবাস কৰ্তৃপক্ষই প্ৰয়োজন নহ'লে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আৰু শেহতীয়া ঘটনাক্ৰমৰ বিষয়ে অৱগত হৈ থাকিবলৈ কৈছে। আবুধাবিত থকা ভাৰতীয় দূতাবাসেও UAEত থকা ভাৰতীয় নাগৰিকসকলক অযথা ভ্ৰমণ এৰাই চলিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। দোহাৰ ভাৰতীয় দূতাবাসেও অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু 24 ঘণ্টাই খোলা থকা হেল্পলাইন নম্বৰ মুকলি কৰিছে। দেশখনত আবদ্ধ ভাৰতীয় লোকসকলে 00974-55-64-7502 নম্বৰত ফোন কৰি সাহায্য লাভ কৰিব পাৰিব। ডামাস্কাছত থকা ভাৰতীয় দূতাবাসে অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতিলৈ চাই ছিৰিয়াত থকা সকলো ভাৰতীয় নাগৰিকক অনাৱশ্যকীয় যাত্ৰা এৰাই চলিবলৈ, সতৰ্ক হৈ থাকিবলৈ আৰু দূতাবাস তথা ছিৰিয়াৰ কৰ্তৃপক্ষই সময়ে সময়ে জাৰি কৰা সুৰক্ষা নিয়মাৱলী আৰু পৰামৰ্শাৱলী মানি চলিবলৈ আহ্বান জনাইছে। দূতাবাসে এটা বিবৃতিযোগে যিকোনো জৰুৰীকালীন অৱস্থাত ভাৰতীয় নাগৰিকসকলক 9639338593 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰি দূতাবাসৰ ৱেবছাইট আৰু ইমেইল cons.damascus@mea.gov.in যোগেও যোগাযোগ কৰিব পৰা যাব বুলি দূতাবাস কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে। একেদৰে বাহৰেইনৰ ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আৰু দূতাবাস তথা স্থানীয় কৰ্তৃপক্ষ জাৰি কৰা নিৰ্দেশাৱলী মানি চলিবলৈ আহ্বান জনাইছে। ইৰাণত সংঘটিত বিমান আক্ৰমণত দেশখনৰ সেনাপ্ৰধান আৰু প্ৰতিৰক্ষা মন্ত্ৰী নিহত হোৱা বুলি চৰকাৰী টেলিভিশ্যনে প্ৰকাশ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি জেনেৰেল আব্দুল ৰহিম মুছাৱি প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল আজিজ নাছিৰজাদে ইৰাণৰ অৰ্ধসামৰিক ৰিভলিউচনাৰী গাৰ্ডৰ মুৰববী তথা নিৰাপত্তা উপদেষ্টা আলি শ্বামখানি নিহত হৈছে। ইৰাণৰ সংবাদ মাধ্যমে জাৰি কৰা একাংশ আলোকচিত্ৰত ইজৰাইলৰ তেল আভিভ চহৰত থকা প্ৰতিৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছে। অৱশ্যে ইজৰাইলৰ বাতৰি যোগান সংস্থাই প্ৰকাশ কৰা মতে দেশখনৰ মধ্য আৰু দক্ষিণ প্ৰান্তৰ বিভিন্ন স্থানলৈ লক্ষ্য কৰি ইৰাণে বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলাইছে যদিও আৱাসিক অঞ্চলত কোনো ধৰণৰ ক্ষয় ক্ষতি অথবা কোনো লোক হতাহত হোৱা নাই। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী IDF-এ সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে দেশখনৰ বিভিন্ন স্থানলৈ লক্ষ্য কৰি ইৰাণে ক্ষেপণাস্ত্ৰৰে নিৰন্তৰ আক্ৰমণ চলোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক সতৰ্ক কৰিবলৈ বাৰে বাৰে ৰেড এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে। আক্ৰমণলৈ চাই জনসাধাৰণক নিৰাপদ স্থানলৈ আঁতৰাই নিবলগীয়া হৈছে বুলিও বাহিনীটোৱে জানিবলৈ দিছে। ইপিনে ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘোচিয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ আৰু বিশ্ব সংস্থাটোৰ মহাসচিব এণ্টনিঅ' গুটেৰেছলৈ লিখা এখন পত্ৰত দেশখনক লক্ষ্য কৰি চলোৱা আক্ৰমণ সম্পূৰ্ণৰূপে বন্ধ নোহোৱালৈকে ইৰাণে আত্মৰক্ষাৰ অৰ্থে ব্যৱস্থা গ্ৰহণ কৰি যাব বুলি প্ৰকাশ কৰে। পাকিস্তানে আজি নিচেই পুৱা আফগানিস্তানৰ ৰাজধানী কাবুলত বিমানেৰে আক্ৰমণ চলায়। আফগানিস্তানৰ সামৰিক বাহিনীয়েও প্ৰায় 20 মিনিট ধৰি চলা এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে। আফগানিস্তানৰ বিষয়াসকলে অভিযোগ কৰা মতে পাকিস্তানৰ আক্ৰমণত কেইবাগৰাকীও অসামৰিক লোক নিহত হৈছে। পাকিস্তানে এই সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই। এতিয়া পৰৱৰ্তী বাতৰিৰ সৈতে এয়া ঋতুপৰ্ণা বৰা।
কেন্দ্ৰীয় পৰোক্ষ আৰু সীমা শুল্ক পৰিষদ CBIC-এ সীমা শুল্ক ততালিকে আদায় দিয়া যোগ্য নিৰ্মাতা ৰপ্তানিকাৰীসকলৰ বাবে ৰেহাই প্ৰদানৰ ব্যৱস্থা আৰম্ভ কৰিছে। এই ব্যৱস্থা 31 মাৰ্চলৈ প্ৰযোজ্য হ'ব। পৰিষদে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। বিত্ত মন্ত্ৰালয়ে এই ব্যৱস্থাৰ বাবে আজিৰে পৰা আবেদন দাখিল কৰিব পৰা যাব বুলি প্ৰকাশ কৰিছে। ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ সাৰাণ্ডা বনাঞ্চলত চলোৱা নক্সাল বিৰোধী অভিযানৰ সময়ত সংঘটিত IED বিস্ফোৰণত 209 নম্বৰ কোবৰা বেটেলিয়নৰ সহকাৰী কমাণ্ডেণ্ট অজয় মালিক গুৰুতৰভাৱে আহত হৈছে। অঞ্চলটোত কেইজনমান নক্সালবাদী লুকাই থকা বুলি লাভ কৰা তথ্যৰ ভিত্তিত চলোৱা অভিযানৰ সময়ত এটা IED বিস্ফোৰণ হয় আৰু বিষয়াজন আহত হয়। আহত বিষয়াজনক উন্নত চিকিৎসাৰ বাবে ৰাঁচীলৈ নিয়া হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মহাৰাষ্ট্ৰত বতৰৰ পূৰ্বাভাস জাৰি কৰিছে। এই অনুসৰি এই মাহৰ পৰা মে মাহলৈ নিশাৰ ভাগত বায়ুমণ্ডল সাধাৰণ উষ্ণতাতকৈ অধিক উষ্ণ হ'ব বুলি প্ৰকাশ কৰিছে। বিদৰ্ভ অঞ্চলত গৰমৰ দিনকেইটাত গ্ৰীষ্ম প্ৰবাহৰ আশংকা কৰা হৈছে বুলি বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই প্ৰকাশ কৰিছে। তেওঁ কয় যে বিশ্ব জলবায়ু আৰ্হি আৰু মৌচুমী অভিযান জলবায়ু পূৰ্বাভাস ব্যৱস্থাৰ পৰামৰ্শ অনুসৰি সমাগত দিনসমূহৰ বাবে আগলি বতৰা দিয়া হৈছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত ভাৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ হলে এই খেলখনত জয়লাভ কৰিবই লাগিব। ইপিনে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ আন এখন খেলত আজি দক্ষিণ আফ্ৰিকা জিম্বাবৱেৰ সন্মুখীন হ'ব। খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। ইপিনে যোৱা নিশা পাল্লাকেলেত অনুষ্ঠিত ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত পাকিস্তানে শ্ৰীলংকাক 5 ৰাণত পৰাস্ত কৰে। খেলখনত পাকিস্তানে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ছাহিবজাদা ফাৰহান আৰু ফখৰ জামানৰ সুন্দৰ প্ৰদৰ্শনৰ বলত নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 212 ৰাণ কৰে। প্ৰতিযোগিতাৰ ছেমি ফাইনেল খেল 4 আৰু 5 মাৰ্চত আৰু ফাইনেল খেলখন 8 মাৰ্চত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুডুচেৰীত 2,700 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যু হোৱা বুলি দেশখনৰ চৰকাৰী টেলিভিছনে নিশ্চিত কৰিছে। পশ্চিম এছিয়াৰ ভাৰতীয় দূতাবাসসমূহে অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতিলৈ চাই ভাৰতীয় নাগৰিকসকলক পৰামৰ্শাৱলী মানি চলিবলৈ আহ্বান জনাইছে। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত ভাৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।